এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত আজি পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গুজৰাট আৰু মহাৰাষ্ট্ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যপাল শ্ৰী আচাৰ্যই দুয়োখন ৰাজ্য গঠনৰ বাবে আগভাগ লোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুয়োখন ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য, বুৰঞ্জী আৰু বৰ্তমানৰ প্ৰাপ্তিসমূহক লৈ তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে গুজৰাট হৈছে মহামানৱ মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মভূমি। দুয়োগৰাকী নেতাই ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। একেদৰে মহাৰাষ্ট্ৰও ছত্ৰপতি শিৱাজী মহাৰাজ আৰু ডঃ বি আৰ আম্বেদকাৰৰ পবিত্ৰ জন্মভূমি। যদিও ভৌগোলিকভাৱে গুজৰাট আৰু মহাৰাষ্ট্ৰ অসমৰ পৰা বহু দূৰত অৱস্থিত, তথাপি অসমৰ লগত দুয়োখন ৰাজ্যৰ আৱেগিক আৰু সাংস্কৃতিক সম্বন্ধ আছে। ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপনে ৰাজ্যসমূহৰ মাজত একতাৰ মনোভাৱ বৃদ্ধি কৰাৰ লগতে দেশৰ প্ৰগতিটো প্ৰতিশ্ৰুতি আগবঢ়োৱাৰ কথা তেওঁ প্ৰকাশ কৰে। ভাষা ৰোজা হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। হেমচন্দ্ৰ বৰুৱাৰ 129 সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ চৌহদত থকা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিস্থলীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্ত আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই বন্তি প্ৰজ্বলন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন ট্ৰেডিঙক লৈ বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুগৰাকী অভিযুক্ত বিশাল ফুকন আৰু তপন বৰা ওৰফে তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই বিচাৰপীঠে অভিযুক্ত দুজনৰ জামিন মঞ্জুৰ কৰে। দুয়োগৰাকী অভিযুক্ত কাইলৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। ইপিনে অনলাইন ট্ৰেডিঙক লৈ হোৱা বিত্তীয় অনিয়মৰ আন এগৰাকী অভিযুক্ত চুমি বৰাক বৰবৰুৱাক থানাত ৰুজু হোৱাৰ গোচৰত এতিয়াও কাৰাৰুদ্ধ হৈ আছে। দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা মানকাছৰ জিলাত 10 মে'ত হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালত 14 জুনলৈ পিছুৱাই দিয়া হৈছে। জিলা আনি সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। লোক আদালতৰ বাবে জাননী লাভ কৰা গুচৰীয়া, পদকীয়া তথা অন্যান্য পক্ষসমূহক 14 জুনত হাতচিঙিমাৰীৰ ফেকামাৰীত হ'বলগীয়া লোক আদালতত উপস্থিত হ'বলৈ সচিবগৰাকীয়ে আহ্বান জনায়। চৰাইদেউ জিলাত কাইলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত পলিং বিষয়াসকলৰ মাজত নিৰ্বাচনী সামগ্ৰী বিতৰণ কৰা হয়। জিলাখনত মুঠ 514 গৰাকী মহিলা পলিং বিষয়াই 128টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব। এই বিষয়াসকলক উৎসাহ আৰু কৰ্মোদ্যমেৰে তেওঁলোকৰ দায়িত্ব সম্পাদন কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগোৱাৰ লক্ষ্যৰে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱৰ উদ্যোগত নিৰ্বাচনী সামগ্ৰী বিতৰণৰ সময়ত প্ৰশংসাপত্ৰ আৰু প্ৰীতি উপহাৰ প্ৰদান কৰা হয়। অহা 7 মে'ত বজালীত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে। ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও তীব্ৰগতিত প্ৰচাৰ অভিযান চলাইছে। ইপিনে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মিত্ৰজোঁটৰ প্ৰাৰ্থী অৰবিন্দ বৰ্মন আৰু বিজেপি প্ৰাৰ্থী অকন ডেকাৰ লগতে মামণি পাটগিৰিৰ সমৰ্থনত ভৱানীপুৰৰ দক্ষিণহাটীত অনুষ্ঠিত সভাত প্ৰচাৰ চলায়। বজালী জিলাৰ পাটাচাৰকুচি প্ৰেছ ক্লাবৰ 18 অধিৱেশন আৰু 24 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে ক্লাবৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পাছতে সাধাৰণ সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। এই সভাত পৰৱৰ্তী কাৰ্যকালৰ বাবে নৱকান্ত কলিতাক সভাপতি, কিশোৰ শৰ্মাক উপসভাপতি আৰু বিৰাজ কলিতাক সম্পাদক হিচাপে লৈ এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 218 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 217 ৰাণ সংগ্ৰহ কৰে। ডিব্ৰুগড় জিলাৰ খালিহামাৰী জেইল ৰোড নিবাসী চলচ্চিত্ৰ অভিনেত্ৰী মাফিদা শ্বাহৰ আজি পুৱা মৃত্যু হয়। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা অভিনেত্ৰীগৰাকীয়ে 1963 চনত মুক্তি লাভ কৰা অসমীয়া কথাছবি তেজীমলাত অভিনয় কৰিছিল। 2014 চনত তেওঁ প্ৰাক চিনে এৱাৰ্ড লাভ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।